প্ৰথম চমুৱেল এঘাৰ অধ্যায়। চৌলে অমুনীয়াসকলক জয় কৰা, তেওঁক ৰজা পতা। অমুনীয়া নাহচে উঠি আহি জাবেচ গিলিয়দৰ বিৰুদ্ধে চাৱনি পাতিলে। জাবেচৰ আটাই লোকে নাহচক ক'লে, আপুনি আমাৰ সৈতে এটা চুক্তি কৰক, তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম। কিন্তু অমুনীয়া নাহচে তেওঁলোকক ক'লে, মই এইদৰে তোমালোকৰ লগত চুক্তি কৰিম। তোমালোক সকলোৱে হোঁ চকু কহা যাব, আৰু তাৰ দ্বাৰাই মই গোটেই ইজৰাইলক অপমান কৰিম। তেতিয়া জাবেচৰ বৃদ্ধ লোকসকলে তেওঁক ক'লে, আমি ইজৰাইল দেশৰ সকলোফালে যেন দূত পঠাব পাৰোঁ, এইকাৰণে আপুনি সাত দিন আমাক অকলে এৰি দিয়ক। কোনোৱে যদি আমাক উদ্ধাৰ নকৰে, তেন্তে আমি আপোনাৰ ওচৰত নিজকে সমৰ্পণ কৰিম। বাৰ্তাবাহকসকল চৌলৰ নগৰ গিবিয়ালৈ আহিল। তাতে লোকসকলৰ পৰা যিবোৰ কথা শুনি আহিছিল, সেই কথাবোৰ লোকসকলক ক'লে। তেতিয়া লোকসকলে উচ্চ স্বৰে কান্দিবলৈ ধৰিলে। সেই সময়ত চৌলে পথাৰৰ পৰা বলদ গৰুবোৰ পাছে পাছে আহি আছিল। তাতে তেওঁ লোকসকলক সুধিলে, তোমালোকৰ কি হৈছে? তেওঁলোকে যে কান্দিছে। তেতিয়া লোকসকলে জাবেচৰ লোকে কোৱা কথাবোৰ চৌলক ক'লে। সেই বাতৰি শুনাৰ লগে লগে ঈশ্বৰৰ আত্মাই চৌলৰ স্থিতি ল'লে, আৰু তেওঁ অতিৰিক্ত খং উঠিল। তেওঁ বলদ গৰুৰ পৰা যুঁৱলি ডাল আঁতৰালে আৰু দুখৰ দুখৰ কৰি কাটি বাৰ্তাবাহকৰ দ্বাৰাই ইজৰাইলৰ দেশৰ চাৰিওফালে পঠিয়াই দিলে। তেওঁ ক'লে, যিসকলে চৌল আৰু চমুৱেলৰ পাছত ওলাই নাহে, তেওঁলোকৰ বলদ গৰুবোৰলৈকো এইদৰে কৰা হ'ব। তাতে জিহুৱাৰ ভয়ত লোকসকল এজন মানুহৰ দৰে একেলগে বাহিৰলৈ ওলাই আহিল। যেতিয়া তেওঁ বেজকত লোকসকলৰ গণনা কৰিলে, তেতিয়া ইজৰাইলৰ সন্তানসকলৰ 3,00,000 আৰু জিহুদাৰ 30,000 লোক পোৱা গ'ল। তালৈ অহা বাৰ্তাবাহকক তেওঁলোকে ক'লে, তোমালোকে গৈ জাবেচ গিলিয়দৰ লোকসকলক এই কথা ক'বা, কাইলৈ সূৰ্য প্ৰখৰ ৰ'দ হোৱাৰ সময়ত তোমালোকক উদ্ধাৰ কৰা হ'ব। পাছত বাৰ্তাবাহকে জাবেচৰ লোকসকলক সেই কথা কোৱাত তেওঁলোক আনন্দিত হ'ল। তাৰ পাছত জাবেচৰ লোকে নাহচক ক'লে, কাইলৈ আমি তোমালোকৰ ওচৰত সমৰ্পণ কৰিম, তাতে তোমালোকৰ দৃষ্টিত যি ভাল তাকে আমালৈ কৰিবা। পাছদিনা চৌলে তেওঁৰ লোকসকলক 3টা দলত বিভক্ত কৰিলে। ৰাতিপুৱা তেওঁলোক চাৱনিৰ মাজলৈ আহি প্ৰখৰ ৰ'দ নোহোৱালৈকে অমুনীয়াসকলক আক্ৰমণ কৰি পৰাস্ত কৰিলে। যিসকল জীয়াই থাকিল, লোকসকল এইদৰে ছিন্ন ভিন্ন হৈ গ'ল যে তেওঁলোক কোনো দুজন একেলগে নাথাকিল। সেয়ে লোকসকলে চমুৱেলক ক'লে, চৌল আমাৰ ওপৰৰ ৰজা হ'বনে বুলি কোৱা লোকসকল কোন? সেই মানুহসকলক আনা, আমি তেওঁলোকক প্ৰাণদণ্ড দিওঁ। কিন্তু চৌলে ক'লে, আজি কাৰো প্ৰাণদণ্ড নহ'ব, কিয়নো আজি জিহুৱাই ইজৰাইলক উদ্ধাৰ কৰিলে। তাৰ পাছত চমুৱেলে লোকসকলক ক'লে, আহা, আমি গিলগললৈ গৈ সেই ঠাইত পুনৰ ৰাজত্ব কৰোঁ হওক। তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে জিহুৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে, আৰু জিহুৱাৰ উদ্দেশ্যে মংগলাৰ্থক বলি উৎসৰ্গ কৰিলে। সেই ঠাইতে চৌল আৰু ইজৰাইলৰ সকলো লোক আনন্দত উল্লাসিত হ'ল।